ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই কাৰ্যসূচীলৈ সাদৰ সম্ভাষণেৰে আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে।
কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়।
তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক
জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু, সেই কথা জনাই আমালৈ চিঠি লিখিবচোন। আপুনি কিজানি ভাবিছে আমিনো এই চিঠি লিখাৰ কথাটো সদায় কিয় কৈ থাকো, নহয় জানো? আচলতে আমি শ্ৰোতাসকলৰ পৰা চিঠি পালেহে জানিব পাৰো আমাৰ এই অনুষ্ঠানটো ৰাইজে শুনি আছে বুলি। লগতে এই অনুষ্ঠানটোৰ গুণাগুণৰ বিষয়েও আমাৰ ধাৰণা এটা হয়। কোনোবাই শুনি উপকৃত হোৱা বুলি শুনিলে আমি কাম কৰি যাবলৈ দুগুণ উৎসাহ পাওঁ। গতিকে অনুগ্ৰহ কৰি আজিয়েই দুখাৰিমান লিখি পঠিয়াওকচোন। খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে কিবা জানিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা মহান পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি ইষ্টেৰৰ বিৱৰণ নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলো। আপুনি আমাৰ অনুষ্ঠান শুনিছিল যদি আপোনাৰ সেই কথা নিশ্চয় মনত আছে। বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ এই ইষ্টেৰৰ বিৱৰণ নামৰ পুস্তকখনৰ প্ৰথম অধ্যায়ৰ 18 নম্বৰ পদলৈকে আমি আমাৰ আলোচনা আগবঢ়াইছিলো। তাত বাৰু আমি কি দেখিছিলো, মনত আছেনে? পাৰস্যৰ ৰজা অহছবেৰুছে তেওঁৰ ৰাজ্যৰ বিভিন্ন প্ৰদেশৰ শাসনকৰ্তা তথা প্ৰধান লোকবিলাকক গোটাই আনি 180 দিন ধৰি বৃহৎ ভোজ এটাৰ আয়োজন কৰিছিল আৰু তেওঁৰ সকলো সা সম্পত্তি প্ৰদৰ্শন কৰিছিল। শেষৰ 7 দিনত সেই মহাভোজ সৰু ডাঙৰ সকলো লোকলৈকে মুকলি কৰা হৈছিল। বস্তি ৰাণীয়ে মহিলাসকলৰ কাৰণে সুকীয়াকৈ ভোজ পাতিছিল। শেষৰ দিনা ৰজাই মতলীয়া হৈ ৰাণীৰ সৌন্দৰ্য সকলো লোকৰ আগত প্ৰদৰ্শন কৰিবলৈ ইচ্ছা কৰি ৰাণীক ৰাজমুকুট পিন্ধাই সমবেত লোকসকলৰ আগলৈ লৈ আহিবলৈ তেওঁৰ হাত ধৰা কৰ্মচাৰী কেইজন আদেশ দিছিল। বস্তিৰাণীয়ে কিন্তু ৰজাৰ সেই আদেশ নামানি অতিথিসকলৰ আগলৈ ওলাই আহিবলৈ অস্বীকাৰ কৰিছিল। সেই কথাত ৰজাৰ অতি খং উঠিছিল আৰু তেওঁৰ মন্ত্ৰণাদাতা লোকবিলাকক গোটাই লৈ সেই পৰিস্থিতিত তেওঁ কি কৰা উচিত সেই বিষয়ে তেওঁলোকৰ মতামত বিচাৰিছিল। তেতিয়া মমুকন নামৰ লোক এজনে মাত লগাই কৈছিল যে ৰাণীয়ে সেই কাম কৰি খুব বেয়া কৰিলে, কাৰণ সেই কথা শুনি ৰাজ্যৰ বাকী মহিলাবিলাকেও গিৰিয়েকবোৰক নমনা হ'ব, সেইটো অতি অপমানজনক কথা হ'ব। আজি আমি তাৰ পিছত ঘটা ঘটনাৰ বিষয়ে চাম। 19 নম্বৰ পদটো পাঠ কৰি দিছো। যদি মহাৰাজে ভাল দেখে তেন্তে বস্তি অহছবেৰুছ ৰজাৰ ওচৰলৈ আৰু আহিবলৈ নাপাব, এই ৰাজাজ্ঞা আপোনাৰ মুখৰ পৰা ওলাওক আৰু ইয়াৰ যেন লৰ নহয় এই নিমিত্তে ইয়াক পাৰ্চিক আৰু মাদিয়াবিলাকৰ ব্যৱস্থাৰ মাজত লিখা হওক, পাছত মহাৰাজে তেওঁৰ ৰাণীপদটো তেওঁতকৈ উত্তম তিৰোতা এজনীক দিয়ক। মমুকনে ৰজাক কি পৰামৰ্শ দিছে দেখিলেনে? তেওঁ বস্তিক ৰাণীপদৰ পৰা আঁতৰাই আন এগৰাকীক সেই পদ দিবলৈ কৈছে। ইষ্টাৰৰ বিৱৰণৰ মূল কাহিনীৰ পটভূমি এনেদৰেই ৰচিত হৈছে এখন পৰজাতীয় ঈশ্বৰ নমনা বিচাৰ সভাত। এতিয়া 20-22 পদলৈকে চাওকচোন। তাতে মহাৰাজে দিয়া আজ্ঞা যেতিয়া ৰাজ্যৰ সকলোফালে, কিয়নো সেই ৰাজ্য ডাঙৰ, ঘোষণা কৰা যাব, তেতিয়া বৰ কি সৰু সকলো তিৰোতাবিলাকে নিজ নিজ স্বামীক মৰ্যাদা কৰিব। তেতিয়া এই কথাত ৰজা আৰু মন্ত্ৰীবিলাকে সন্তোষ পালে আৰু ৰজাই মমুকনৰ মন্ত্ৰণাৰ দৰেই কৰিলে, কিয়নো তেওঁ প্ৰত্যেক প্ৰদেশৰ আখৰ অনুসাৰে আৰু প্ৰত্যেক জাতিৰ ভাষা অনুসাৰে ৰজাৰ অধীনৰ প্ৰত্যেক প্ৰদেশলৈ এই ৰূপ পত্ৰ পঠালে যে প্ৰতিজন পুৰুষে নিজ নিজ ঘৰত শাসন কৰিব আৰু ইয়াক স্বজাতীয় ভাষাত প্ৰচাৰ কৰা হ'ব। ৰাণীক অপসাৰিত কৰা হ'ল, তেওঁ আৰু ৰাণী নহয়। তেওঁ ৰজাক অৱমাননা কৰাৰ বাবে এইটো ঘটিল। এক ৰাজাজ্ঞা ঘোষণা কৰা হ'ল, সকলো তিৰোতাই স্বামীৰ কথামতে চলিব লাগিব আৰু ঘৰত স্বামীয়ে শাসন কৰিব। হয়তো তাৰ আগলৈকে সেই পাৰস্য আৰু মিডিয়নীয়া দেশত তেনেকুৱা নাছিল, কিন্তু এতিয়া এইটো আইনত পৰিণত হ'ল। গতিকে তিৰোতাবোৰে স্বামীৰ কথামতে চলিবই লাগিব। খঙৰ ভমকত ৰজাই এতিয়া নিজৰ সুন্দৰী ৰাণীক হেৰুৱাব লগা হ'ল, কাৰণ এইটো এটা ৰাজাজ্ঞা, তাক ৰজাই নিজেও পালন কৰিব লগা হ'ল। পাৰস্য আৰু মিডিয়নীয়াবিলাকৰ আইন এবাৰ প্ৰণয়ন কৰিলে তাক লংঘন কৰিব নোৱাৰি। গতিকে ৰজাই নিজৰ মৰমৰ ভাৰ্যাক ৰাণীপদৰ পৰা গুচাবলগীয়া হ'ল। এতিয়া আমি 2 অধ্যায়টো চাব খুজিছো। প্ৰথম পদ, এই সকলো ঘটনাৰ পাছত অহছবেৰুছ ৰজাৰ ক্ৰোধ শান্ত হলত বষ্টিক তেওঁ কৰা কাৰ্য আৰু তেওঁৰ বিৰুদ্ধে দিয়া হুকুম তেওঁ সোঁৱৰণ কৰিলে। এই সকলো ঘটনাৰ পাছত মানে আমি বুজি পাওঁ যে প্ৰথম অধ্যায়ৰ ঘটনাবোৰৰ পাছত আমি বুৰঞ্জীৰ পৰা এটা কথা জানিব পাৰো যে ইতিমধ্যে অহছবেৰুছ ৰজাৰ সমৰ যাত্ৰাও বিফল হৈছিল। হয়তো অতি হতাশ হৈছিল তেওঁ। আনহাতে তেওঁৰ ৰাণীও নাছিল, কাৰণ বষ্টিক তেওঁ ৰাণী হিচাপে আৰু গ্ৰহণ কৰিব নোৱাৰে। এবাৰ প্ৰণয়ন কৰা আইন তেওঁ লংঘন কৰিব নোৱাৰে। বষ্টি আৰু কেতিয়াও ৰাণী হ'ব নোৱাৰে। দুখ মনেৰে হয়তো ৰজাই এতিয়া বষ্টিৰ কথা ভাবিছিল। তেওঁ হয়তো খুব অকলশৰীয়া অনুভৱো কৰিছিল, কিন্তু তেওঁৰ সেই সুন্দৰী ভাৰ্যাই দুনাই তেওঁৰ আৰু ৰাণী হ'ব নোৱাৰে। তেওঁৰ লগুৱাসকলে তেওঁৰ মনৰ অৱস্থা বুজি পাইছিল, সেয়েহে ৰজাৰ কাৰণে কিবা এটা কৰা উচিত বুলি ৰজাৰ পৰিচাৰকবোৰে সিদ্ধান্ত কৰিছিল। 2 আৰু 3 পদ, তাতে ৰজাৰ পৰিচৰ্যা কৰোতা দাসবিলাকে তেওঁক কলে, মহাৰাজৰ নিমিত্তে সুন্দৰী যুৱতী কুমাৰী বিচাৰ কৰা যাওক। মহাৰাজে নিজ ৰাজ্যৰ সকলো প্ৰদেশত বিষয়াবিলাক পাতক। তেওঁবিলাকে আটাই সুন্দৰী যুৱতী কুমাৰী সুচন ৰাজকোঠলৈ তিৰোতা ঘৰলৈ আনি গোটাই তিৰোতাবিলাকৰ ৰখীয়া ৰাজ নপুংসক হেগয়ৰ হাতত সোধাই দিব আৰু সিহঁতক গাত ঘঁহা সুগন্ধি দ্ৰব্য দিয়া হওক। ৰজাৰ মনৰ অৱস্থা দেখি পৰিচৰ্যাকাৰীসকলে এটা পৰামৰ্শ দিলে যে ৰজাৰ বাবে এগৰাকী সুন্দৰী ৰাণী বিচাৰি উলিওৱা হওক, এক সৌন্দৰ্য প্ৰতিযোগিতা পতা যাওক, ৰাজ্যৰ সকলো ঠাইৰ পৰা সুন্দৰী ছোৱালী বাছি আনি তাৰ মাজৰ পৰা সকলোতকৈ সুন্দৰী এগৰাকী ৰজাৰ কাৰণে বাছি উলিওৱা যাওক। নিশ্চয় শ শ সুন্দৰী ছোৱালী সেই সৌন্দৰ্য প্ৰতিযোগিতালৈ আহিছিল বুলি আমি অনুমান কৰিব পাৰোঁ। 4 পদ, আৰু যিজনী যুৱতীক মহাৰাজে ভাল পাব সেইজনীয়েই বষ্টিৰ সলনি ৰাণী হওক। এই কথাত ৰজাই সন্তোষ পাই সেইদৰেই কৰিলে। সেই সৌন্দৰ্য প্ৰতিযোগিতাৰ বিচাৰক হ'ব একমাত্ৰ ৰজাই। 5 পদ, সেই কালত মৰ্দক্ষয় নামেৰে সুচন ৰাজকোঠত এজন জিহুদী মানুহ আছিল। তেওঁ বিন্যামিনীয়া কিশৰ পৰিণাতি চিমিইৰ নাতি জাইৰৰ পুত্ৰ আছিল। এতিয়ালৈকে আমি আচল ঘটনালৈ অহাই নাই। ইষ্টাৰৰ কাহিনী আচলতে এতিয়া আৰম্ভ হ'বহে। ইমান সময়লৈকে আমি কেৱল সেই ঈশ্বৰ বিশ্বাসীন পৰজাতীয় ৰাজসভাৰ কাৰ্যকলাপবোৰ দেখি আছিলো। তাত ঈশ্বৰৰ কোনো স্থান নাছিল, কিন্তু এই ঘটনাখিনি ইষ্টাৰৰ ঘটনাৰ পটভূমি। এতিয়া ইষ্টাৰ ৰাণী হ'ব আৰু তেওঁৰ বংশ, তেওঁৰ জাতিৰ লোক ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিব। সেই ৰাজপ্ৰসাদত ঈশ্বৰৰ হস্তক্ষেপ আমি দেখিবলৈ আৰম্ভ কৰিম। এই পৰ্যন্ত আমি এই ৰাজপ্ৰসাদত কোনো আত্মিক ভাৱধাৰা দেখিবলৈ পোৱা নাই, কেৱল জাগতিক লাহবিলাহৰ কথাহে দেখি আহিছো। কিন্তু তাত ঈশ্বৰে হস্তক্ষেপ কৰিব। ঈশ্বৰে গোটেই ঘটনাবোৰ কিন্তু এনেদৰে নিয়ন্ত্ৰণ কৰি আনিছে যাতে তাত তেওঁৰ পৰিকল্পনা অনুসাৰে এগৰাকী ব্যক্তিয়ে স্থান পায় আৰু সেই ব্যক্তিৰ যোগেদি তেওঁ নিজৰ প্ৰজা ইছৰাইল জাতিক ধবংস হোৱাৰ পৰা বচাব পাৰে। বহুতো লোকে ক'ব পাৰে যে ঈশ্বৰে এনে সৌন্দৰ্য প্ৰতিযোগিতাত অনুমোদন জনায়, কিন্তু সেই কথা সত্য নহয়। সেই সৌন্দৰ্য প্ৰতিযোগিতা ঈশ্বৰৰ ইচ্ছামতে পতা হোৱা নাছিল, কিন্তু ঈশ্বৰে তাৰেই সুযোগ গ্ৰহণ কৰিছে, তাৰ যোগেদিয়েই নিজৰ পৰিকল্পনা সিদ্ধ কৰিছে। অৰ্থাৎ ঈশ্বৰ নমনা মানুহে সৃষ্টি কৰা পৰিৱেশ পৰিস্থিতিকো ঈশ্বৰে হস্তক্ষেপ কৰি নিজৰ কামত ব্যৱহাৰ কৰিব পাৰে। সেইটোহে আমি বিশেষভাৱে মন কৰিবলগীয়া কথা। আমাৰ আচল ঘটনাটো এতিয়াহে আৰম্ভ হৈছে। মৰ্দখয় নামেৰে সুচন ৰাজকোঠত এজন যিহুদী মানুহ আছিল। এই পদটোৰ পৰা তেওঁ আছিল বিন্যামিনৰ ফৈদৰ, অৰ্থাৎ ইছৰাইলৰ ৰাজবংশৰ লোক। তেওঁ ৰজা চৌলৰ বংশৰ লোক। তেন্তে তেওঁনো ইয়াত কি কৰি আছে, এইবুলি আমাৰ মনত নিশ্চয় প্ৰশ্ন হ'ব। ছয় নম্বৰ পদ, বাবিলৰ ৰজা নবুখতনেচৰে বন্দী কৰি নিয়া যিহুদাৰ ৰজা জখনিয়াৰ লগত যি সকলো লোকক বন্দী কৰি নিয়া হৈছিল তেওঁবিলাকৰ মাজত তেওঁকো জিৰচালেমৰ পৰা বন্দী কৰি নিয়া হৈছিল। নবুখতনেচৰ ৰজাই বন্দী কৰি অনা যিহুদী লোকবিলাকৰ মাজত তেওঁ আছিল। কিন্তু সত্তৰ বছৰ পাছত ঈশ্বৰে বাবিল দেশত বন্দী হৈ থকা সকলোবোৰ যিহুদী লোকক পুনৰ নিজৰ দেশলৈ উভতি যাব পৰা কৰি দিছিল। কুৰছ ৰজাই এক ৰাজাজ্ঞা জাৰি কৰি উভতি যাবলৈ ইচ্ছা কৰা সকলো লোককে যাবলৈ অনুমতি দিছিল। ঈশ্বৰৰ ইচ্ছা মানি বহুতো লোক নিজ দেশলৈ উভতি গৈছিল, কিন্তু অধিক সংখ্যক যিহুদী লোক বাবিল দেশতেই ৰৈ গৈছিল। তেওঁলোকে বাবিল দেশতেই ঘৰ দুৱাৰ কৰি নিগাজিকৈ থাকি যাবলৈ ভাল পাইছিল। নিজৰ দেশলৈ উভতি যাবলৈ স্বাধীনতা পোৱা সত্বেও এই লোকবিলাকে উভতি নগৈ বাবিল দেশতেই ৰৈ গৈছিল। ঈশ্বৰৰ ইচ্ছা তেওঁলোকে মানি লোৱা নাছিল, সেইটো গুৰুত্বপূৰ্ণ কথা বুলি হয়তো তেওঁলোকে ভবাই নাছিল। সেই বাবিল দেশত ৰৈ যোৱা লোকবিলাকৰ মাজৰেই এজন হৈছে এই মৰ্দখয়। তেওঁ থাকিব লাগিছিল ইছৰাইল দেশত, কিন্তু তেওঁ আছে পাৰস্যৰ ৰজাৰ ৰাজকোঠত, অৰ্থাৎ তেওঁ ৰজাঘৰীয়া কৰ্মচাৰী আছিল। আপোনাৰ নিশ্চয় মনত আছে যে যোছেফো মিছৰ দেশৰ ৰজাৰ ৰাজবিষয়া আছিল, কিন্তু তেওঁ সম্পূৰ্ণৰূপে ঈশ্বৰৰ ইচ্ছাৰ অধীনত আছিল। বাবিল দেশৰ ৰাজসভাত থকা দানিয়েলো সম্পূৰ্ণৰূপে ঈশ্বৰৰ ইচ্ছাৰ অধীনত আছিল। অৰ্থাৎ যোছেফ আৰু দানিয়েলক ঈশ্বৰেই সেই বিশেষ স্থানত অধিষ্ঠিত কৰিছিল। মৰ্দখয় কিন্তু ঈশ্বৰৰ ইচ্ছামতে নহয়, কিন্তু নিজৰ ইচ্ছামতেহে সেই ৰজাঘৰীয়া চাকৰি কৰিছিল। কিন্তু ঈশ্বৰে মৰ্দখয়ৰ সেই পদবীৰ সুবিধাটোকেই ব্যৱহাৰ কৰিছিল। আনহাতে মৰ্দখয় বা বাবিল দেশত ৰৈ যোৱা আন যিহুদী লোকবিলাকে ঈশ্বৰৰ নাম লোৱা বা প্ৰাৰ্থনা কৰাৰ আমি উল্লেখ নাপাওঁ, কাৰণ সেই লোকসকল প্ৰকৃততেই ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছিল। মৰ্দখয় খুব সম্ভৱ অতি সৰু অৱস্থাতেই বাবিল দেশলৈ বন্দী হৈ আহিছিল। সম্ভৱতঃ তেওঁ বন্দীৰ দ্বিতীয় দলটোত আছিল। জিৰচালেমৰ পৰা বন্দী কৰি অনা প্ৰথম দলটোত আছিল ৰাজকোঁৱৰ তথা উচ্চ বংশীয় আৰু উচ্চ পদবীধাৰী লোকবিলাক। দানিয়েল এই প্ৰথম বন্দীৰ দলটোত আহিছিল। দ্বিতীয়বাৰ বন্দী কৰি অনা দলটোত উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোকবিলাকক অনা হৈছিল। মৰ্দখয় এই দলটোৰেই এজন আছিল বুলি আমি ধৰি ল'ব পাৰোঁ। তৃতীয়বাৰ যিহুদীসকলক বন্দী কৰি জিৰচালেম নগৰ ধবংস কৰি পেলোৱাৰ পাছত সেই দেশত অতি সাধাৰণ শ্ৰেণীৰ দুখীয়া মানুহ কিছুমানে ৰৈ গৈছিল। মৰ্দখয়ৰ এগৰাকী ভনী আছিল, তেওঁৰ বৰদেউতাকৰ ছোৱালী। তাইৰ মাক দেউতাকৰ মৃত্যু হৈছিল, হয়তো নবুখতনেচৰৰ আক্ৰমণৰ সময়তে তেওঁলোকৰ মৃত্যু হৈছিল, কাৰণ সেই আক্ৰমণত বহুতো লোকে প্ৰাণ হেৰুৱাইছিল। সাত নম্বৰ পদ, সেই মৰ্দখয়ে নিজৰ বৰ বাপেক কি দদায়েকৰ জীয়েক হদস্যাক অৰ্থাৎ ইষ্টেৰক প্ৰতিপালন কৰিছিল, কাৰণ তাইৰ বাপেক কি মাক নাছিল। সেই ছোৱালী ৰূপৱতী আৰু সুন্দৰী আছিল। তাইৰ বাপেক মাক মৰাৰ পাছত মৰ্দখয়ে তাইক তুলনীয়া জী কৰি লৈছিল। ইষ্টেৰৰ ইব্ৰী ভাষাৰ নাম আছিল হদস্যা। এই নামৰ অৰ্থ তৰা। তেওঁ সঁচাকৈ এটি তৰাৰ নিচিনাই আছিল, কাৰণ তেওঁ অতি সুন্দৰী আছিল বুলি আমি শাস্ত্ৰত পাওঁ। মৰ্দখয়ে নিজৰ ছোৱালী হিচাপে তেওঁক প্ৰতিপালন কৰিছিল। তেওঁৰ সকলোতকৈ ডাঙৰ সম্পদ আছিল সৌন্দৰ্য। যেতিয়াই মৰ্দখয়ে শুনিলে যে অহছবেৰোছ ৰজাৰ বাবে আন এগৰাকী ৰাণী নিৰ্বাচন কৰা হ'ব, তেওঁ কথাটো অতি গুৰুত্ব সহকাৰে ল'লে। ৰাজকোঠত তেওঁ কাম কৰিছিল কাৰণে বিভিন্ন ঠাইৰ পৰা অনা আন আন সুন্দৰী ছোৱালীবোৰ দেখি তেওঁ ইষ্টেৰৰ সৈতে তুলনা কৰি চোৱাৰ সুযোগ পাইছিল। তেওঁ নিশ্চয় পতিয়ন গৈছিল যে তেওঁলোকৰ কোনোগৰাকীয়ে ইষ্টেৰৰ সমান ধুনীয়া নহয়। আঠ আৰু ন নম্বৰ পদ, পাছে ৰজাৰ সেই বাক্য আৰু আজ্ঞা ঘোষণা কৰা হলত যেতিয়া সুচন ৰাজকোঠলৈ অনেক ছোৱালী গোটাই নি হেগয়ৰ জিম্মাত ৰখা হল, তেতিয়া ইষ্টেৰকো ৰাজগৃহলৈ নি তিৰোতাবিলাকৰ ৰখীয়া হেগয়ৰ জিম্মাত ৰখা হল। তাতে সি সেই ছোৱালীজনীক ভাল পোৱাত সি তাইৰ পৰা মৰম পালে। সি বেগাই গাত ঘঁহিবলৈ তাই পাবলগা সুগন্ধি দ্ৰব্য, তাইক দিবলগীয়া ভাগ আৰু ৰাজগৃহৰ পৰা সাতজনী মনোনত বেটী তাইক দিলে আৰু বেটীহঁতে সৈতে তাইক তিৰোতা ঘৰৰ উত্তম ঠাইলৈ নিলে। মৰ্দখয়ে তেওঁৰ ভনী ইষ্টেৰক সেই সৌন্দৰ্য প্ৰতিযোগিতাত যোগ দিয়াবলৈ আগবঢ়াই দিছে। এই বিশেষ মুহূৰ্তত আমি মৰ্দখয়ক কেতিয়াও ভাল বুলি ক'ব নোৱাৰো, তেওঁ কৰা কামটো উচিত বুলি আমি ক'ব নোৱাৰো। কিন্তু ঘটনাৰ শেষৰ ফালে অৱশ্যে আমি মৰ্দখয়ৰ বিষয়ে আমাৰ মতামত সলনি কৰিবলগীয়া হ'ব। কিন্তু এই মুহূৰ্তত আমি মৰ্দখয়ৰ এই কাৰ্য সমৰ্থন জনাব নোৱাৰো। কিয়? প্ৰথমতে তেওঁ ঈশ্বৰৰ আজ্ঞা লংঘন কৰিছে। ঈশ্বৰে যিহুদী লোকসকলক আন জাতিৰ লোকৰ লগত বিবাহ পাশত আবদ্ধ হবলৈ বাধা আৰোপ কৰি থৈছিল। গতিকে মৰ্দখয়ে ইষ্টেৰক এই সৌন্দৰ্য প্ৰতিযোগিতালৈ আগুৱাই দি, ৰজাৰ ভাৰ্যা হবলৈ আগুৱাই দি ঈশ্বৰৰ সেই আজ্ঞা লংঘন কৰিছে, কাৰণ ৰজা যিহুদী জাতিৰ নাছিল, পৰজাতিৰ লোকহে আছিল। দ্বিতীয়তে, সেই সৌন্দৰ্য প্ৰতিযোগিতাত যোগ দিয়া ছোৱালীবোৰৰ মাত্ৰ এগৰাকী ছোৱালীহে ৰজাৰ ৰাণী হ'ব পাৰিব, বাকী সকলো ছোৱালীয়ে ৰজাৰ হেৰেমত ঠাই পাব। তেওঁলোক ৰজাৰ উপপত্নী হৈ চিৰজীৱন থাকিব লাগিব। গতিকে ইষ্টেৰ যদি ৰাণী হ'ব নোৱাৰে, তেন্তে গোটেই জীৱন ৰজাৰ হেৰেমত উপপত্নী হিচাপে কটাব লাগিব। সেইটো আৰু বেছি বেয়া কথা নহবনে? এগৰাকী যিহুদী ছোৱালী এজন পৰজাতীয় ৰজাৰ উপপত্নী, কথাটো যিহুদী জাতিৰ লোকৰ বাবে অতি লাজ আৰু অপমানৰ কথা নহবনে? ৰাণী হ'ব নোৱাৰিলে গোটেই জীৱন ইষ্টেৰে এক দুখ লগা অৱস্থাত কটাব লাগিব। কিন্তু মৰ্দখয়ে সেই সকলো কথা জানিও ইষ্টেৰক সেই সৌন্দৰ্য প্ৰতিযোগিতালৈ আগবঢ়াই দিছিল। এইটো মৰ্দখয়ৰ নিজৰ সিদ্ধান্ত আছিল, ঈশ্বৰৰ ইচ্ছামতে তেওঁ সেই কাম কৰা নাছিল। কিন্তু আমি এইখিনিতে আকৌ ঈশ্বৰে হস্তক্ষেপ কৰা যেন দেখা পাওঁ। ঈশ্বৰে নিজৰ লোকক কেনেদৰে যিকোনো পৰিস্থিতিতে সহায় কৰিব পাৰে তাৰ উদাহৰণ পাওঁ। যদিও মৰ্দখয় বা ইষ্টেৰ কোনেও ঈশ্বৰৰ পৰা একো সহায় বিচৰা নাছিল, কিন্তু তেওঁলোকৰ প্ৰতি থকা বিশেষ প্ৰেমৰ কাৰণে আৰু যিহুদী জাতিৰ প্ৰতি থকা বিশেষ চিন্তাৰ কাৰণেই ঈশ্বৰে পৰিস্থিতিত হস্তক্ষেপ কৰিছিল। ইষ্টেৰক ৰজাৰ ঘৰলৈ অনা হৈছিল। ঈশ্বৰে ইষ্টেৰক তিৰোতাবিলাকৰ ৰখীয়া হেগয়ৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰিলে। হেগয়ে তেওঁক মৰম কৰিলে আৰু প্ৰয়োজনীয় সকলোবোৰ বস্তুৰ যোগান ধৰিলে যাতে ইষ্টেৰ আৰু ধুনীয়া হৈ উঠে। দহ নম্বৰ পদ, ইষ্টেৰে নিজ জাতি বা বংশৰ পৰিচয় কাকো দিয়া নাছিল, কাৰণ মৰ্দখয়ে তাইক কবলৈ নিষেধ কৰিছিল। আমি এই কথা মনত ৰখা উচিত যে ইষ্টেৰ যিহুদী জাতিৰ ছোৱালী আছিল আৰু যিহুদী জাতি দাস অৱস্থাত আছিল। যিহুদী জাতি আন জাতিৰ ঘৃণাৰ পাত্ৰ আছিল। সেই ঘৃণাই বহু সময়ত বিভিন্ন দেশলৈ অভিশাপ কঢ়িয়াই আনিছিল। নবুখনেচৰে জিৰচালেম ধবংস কৰা কাৰ্যটোৰ মাজতো যিহুদী জাতিৰ প্ৰতি থকা প্ৰচণ্ড ঘৃণাৰ ভাৱ প্ৰকাশ পাইছিল। তেওঁৱেই যিহুদী লোকবোৰক বন্দী কৰি বাবিল দেশলৈ আনিছিল। এতিয়া অৱশ্যে আমি দৃশ্যপটত নবুখনেচৰক নেদেখো, কাৰণ এতিয়া ৰজা বেলেগ হল, কিন্তু যিহুদী বিৰোধী মনোভাৱ সমানেই আছিল। মৰ্দখয়ে সেই কথা জানি বুজিয়েই ইষ্টেৰক নিজৰ বংশৰ চিনাকি দিবলৈ মানা কৰিছিল। কিন্তু নিজকে যিহুদী বুলি চিনাকি নিদি ইষ্টেৰে নিজৰ ধৰ্মবিশ্বাসক অস্বীকাৰ কৰাৰ দৰে হৈছিল, কাৰণ যিহুদী জাতিৰ মূল পৰিচয় আছিল তেওঁলোকৰ ধৰ্মবিশ্বাস। অৰ্থাৎ সেই বাবিল দেশত বন্দী হৈ থাকি আৰু মুকলি হৈও নিজ দেশলৈ উভতি নাহি সেই যিহুদী লোকসকল ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছিল। এইখিনিতে এটা কথা আমি ক'ব পাৰো যে আজিও যি লোকে ঈশ্বৰৰ ইচ্ছা পালন নকৰি ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত থাকে, খ্ৰীষ্টৰ বিষয়ে তেওঁৰ ক'বলগীয়া কথা খুব কমেই থাকে। ঈশ্বৰৰ ইচ্ছা পালন নকৰিলে আমাৰ মুখ বন্ধ হৈ যায়। এঘাৰ নম্বৰ পদ, পাছে ইষ্টেৰ কেনে আছে আৰু তাইলৈ কি হ'ব তাক জানিবলৈ মৰ্দখয়ে প্ৰতিদিনে তিৰোতা ঘৰৰ চোতালৰ আগেদি অহা যোৱা কৰিছিল। যেতিয়া আমি ঈশ্বৰৰ ইচ্ছা পালন কৰি তেওঁৰ ইচ্ছাৰ অধীনত থাকো, তেতিয়া আমালৈ যি ঘটিব সকলো ভালৰ কাৰণে ঈশ্বৰে ঘটিবলৈ দিব বুলি আমি ক'ব পাৰো আৰু নিশ্চিন্ত মনে থাকিব পাৰো। কিন্তু মৰ্দখয়ে সেইটো কৰিব পৰা নাছিল, কাৰণ তেওঁ ঈশ্বৰৰ ইচ্ছা কি নজনাকৈয়ে নিজৰ খুচিমতে কাম কৰিছিল। অৰ্থাৎ তেওঁ ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছিল। তেওঁ অতি অস্থিৰ হৈ পৰিছিল। ইষ্টেৰৰ বা কি হয় তাৰ চিন্তাই তেওঁক বাৰে বাৰে আমনি কৰিছিল। তেওঁ হয়তো বাৰে বাৰে ভাবিছিল ইষ্টেৰক এই সৌন্দৰ্য প্ৰতিযোগিতাত ভাগ ল'বলৈ আগুৱাই দি তেওঁ বেয়াই কৰিলে নেকি? তেওঁ যি কৰিলে সেই বিষয়টোৱে হয়তো তেওঁক ভয়ত বিহবল কৰি তুলিছিল। চিন্তাই তেওঁ খুলি খুলি খাইছিল। ৰাতি হয়তো তেওঁ ভালদৰে শুব নোৱাৰা হৈছিল। এয়েই হৈছিল মৰ্দখয়ৰ অৱস্থা। যেতিয়া আমি ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত থাকো, আমি সকলো ঠিকে থাকে হ'ব বুলি নিশ্চিন্ত হৈ জিৰণি কেতিয়াও ল'ব নোৱাৰো। এতিয়া সেই বিষয়টো তেওঁ ঈশ্বৰৰ হাতত সোধাই দিবও নোৱাৰা হৈছে। কিন্তু ঈশ্বৰ যে দয়াবান, ঈশ্বৰ যে সাৰ্বভৌম, সেই কথা হয়তো মৰ্দখয়ে নাজানিছিল। এতিয়া যে ঈশ্বৰে পৰিস্থিতিত হস্তক্ষেপ কৰিব সেই কথা মৰ্দখয়ে ভাবিব পৰা নাছিল। সেয়েহে মৰ্দখয়ে ইষ্টেৰৰ বিষয়ে দুশ্চিন্তাত ভুগিছিল আৰু ইষ্টেৰৰ কি হ'ব, ইষ্টেৰ কেনে আছে তাক জানিবলৈ প্ৰতিদিনে তিৰোতা ঘৰৰ চোতালৰ আগেদি অহা যোৱা কৰিছিল বেচেৰা মৰ্দখয়। প্ৰিয় শ্ৰোতা, আমাৰ এই জীৱনৰ এদিন অন্ত পৰিব, তাৰ পিছত আমাৰ বাৰু কি হ'ব, সেই চিন্তা আপুনি কৰেনে? যিসকল লোকে নিজৰ ইচ্ছাৰে জীৱন অতিবাহিত কৰে, ঈশ্বৰৰ কথা ভাবিবলৈ, ঈশ্বৰৰ ইচ্ছা জানি পালন কৰিবলৈ চেষ্টা নকৰে, সেইসকল লোকে নিজৰ ভৱিষ্যত সম্বন্ধে প্ৰায়েই দুশ্চিন্তাত ভোগে, ঠিক সেই মৰ্দখয়ৰ নিচিনাকৈ। কিন্তু যেতিয়া আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰোঁ আৰু তেওঁতেই আশ্ৰয় লওঁ, তেতিয়া আমি হৈ পৰোঁ ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ পৰিয়ালৰ লোক, আমি হৈ পৰোঁ অনন্ত জীৱনৰ অধিকাৰী। শাৰীৰিক মৃত্যুৰ পাছত নিৰাপদে স্বৰ্গলৈ যামগৈ বুলি আমি দৃঢ়ভাৱে ক'ব পৰা হৈ পৰোঁ। ভৱিষ্যতৰ চিন্তাই আমাক আৰু আমনি নকৰে, কাৰণ আমাৰ ভৱিষ্যতৰ দায়িত্ব গ্ৰহণ কৰে স্বয়ং ঈশ্বৰে। এই জীৱনটো আমি শান্তিৰে সাহসেৰে কটাব পাৰোঁ, যীশুখ্ৰীষ্টক গ্ৰহণ কৰি। সেই শান্তি, সাহস আৰু আশাৰে ভৰা জীৱনৰ আশীৰ্বাদ আপুনি বাৰু গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
ইমান পৰে আপুনি ঈশ্বৰৰ বাক্যৰ পৰা শিক্ষা শুনিলে। এই বাক্যই আপোনাক জীৱনৰ সঠিক দিশেৰে আগবাঢ়ি যাওঁতে সহায় কৰিব বুলি আশা কৰিছো।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
এতিয়া আমি আপোনাৰ প্ৰিয় গীতৰ কাৰ্যসূচী ভক্তি সুৰ আৰম্ভ কৰো আহক।
আজি আমি প্ৰথমতে শুনিবলৈ লৈছো প্ৰেমিংচন মিল্লিকৰ কণ্ঠৰ এই গীতটো। এই গীতটো অনুৰোধ কৰিছে নগাঁও জিলাৰ শ্ৰোতা ৰঞ্জিতা হাছাই।
মনেৰে মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই। মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই। তেজৰ তানে নাৰাখে কাকো, প্ৰেমৰ ভাষা নুবুজে কোনো, নুশুনে কোনো ইয়াৰ কান্দো, নুবুজে চকুলো কোনো এমোল, কাহত তোমাৰ যীশুৰ বাদে কোনো নাই। লাগে যদি অহাৰে ভৰা পৰিপূৰ্ণ জীৱন কথা, যীশুৰ তেজে দিয়ে পূৰ্ণতা, যীশুৰ কথাই চকুলো মুছে, যীশুৰ বাদে কোনো নাই তোমাৰ কাহ, মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই। কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যীশুৰ বাদে।
প্ৰিয় শ্ৰোতা, গীতটি শুনি কেনে পালে? গীতটিৰ কথা আৰু সুৰত আপোনালৈ কিবা আশীৰ্বাদ আছিলনে? এই আশীৰ্বাদৰ বিষয়ে আমাৰ মোবাইল 9954046275 নম্বৰত SMS কৰি জনাওকচোন। ভক্তিসুৰত শুনিবলৈ লোৱা দ্বিতীয়টো গীতত কণ্ঠদান কৰিছে গুণেশ মেধিয়ে। এই গীতটো অনুৰোধ কৰিছে চিৰাং জিলাৰ শ্ৰোতা বিপিন বসুমতাৰীয়ে।
নুবুজিলা তুমি বন্ধু, প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে, নুবুজিলা বন্ধু তুমি,
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
প্ৰভু যীশু আহিছিল এই পৃথিৱীলৈ, পাপী মানুহ পাপৰ পৰা উদ্ধাৰ কৰিবলৈ, নুবুজিলা তুমি বন্ধু, প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com তো শুনিব পাৰিব।
কবলৈ নোৱাৰো বন্ধু, কবলৈ নোৱাৰো বন্ধু, পৰে হিয়া দুখে ভৰি, নুবুজিলা বন্ধু তুমি, প্ৰভু যীশুৰ বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি।
এই ভক্তিসুৰ কাৰ্যসূচীত আপুনিও নিজৰ প্ৰিয় গীতটি শুনিব পাৰিব। তাৰ বাবে টেলিফোনত 9954046275 নম্বৰত ফোন কৰি আপোনাৰ প্ৰিয় গীতটিৰ বিষয়ে জনাবচোন।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দিলে নিজরে জীব, কত যে যাতনা ভুঞ্জিলে আমার বাবে, আমার বাবে, নুবুজিলা বন্ধু তুমি, প্রভু যীশুর বাণী, জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে, নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি।